দ্বিতীয় করিন্থিয়া অধ্যায় দহ। মই যি পৌল তোমালোকৰ সাক্ষাতে নহয়, কিন্তু অসাক্ষাতে তোমালোকৰ প্ৰতি হাঁহিয়াল। মই নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছো। মাংস অনুসাৰে চলা মানুহ বুলি আমাক জ্ঞান কৰা কিছুমান মানুহৰ বিৰুদ্ধে যি সাহসেৰে সাহ দেখুৱাবৰ আৱশ্যকতা জ্ঞান কৰিছো, উপস্থিত কালত সেই হাঁহেৰে মই যেন হাঁহিয়াল নহম, এই নিমিত্তে সেই আৱশ্যকতা গুচাবলৈ মিনতি কৰিছো। কিয়নো আমি মাংসত চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ, কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ মাংসিক নহয়, কিন্তু দুৰ্গ ভাঙিবলৈকো ঈশ্বৰৰ আগত বলৱান। আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছো। আৰু তোমালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হলে সকলো অবাধ্যতাৰ প্ৰতিকাৰ কৰিবলৈ যুগুত হৈ আছো। সন্মুখত যি আছে তাক তোমালোকে চাইছানে? কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেন্তে তেওঁ যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেওঁ নিজে পুনৰাই বিবেচনা কৰি জানক। তোমালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু তোমালোক ধৰ্মত বৃদ্ধি হ'বলৈ প্ৰভুৱে আমাক যি ক্ষমতা দিলে, আমাৰ সেই ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক শ্লাঘা কৰোঁ, তেওঁ মই লজ্জিত নহওঁ। অৰ্থাৎ যাতে মই পত্ৰবোৰৰ দ্বাৰাই তোমালোকক ভয় দেখুওৱা নিচিনা নহওঁ, তাৰ কাৰণে ঈশ্বৰে মোক লাজত পৰিবলৈ নিদিব। কিয়নো মানুহে কয় তাৰ পত্ৰবোৰ ভাৰী আৰু শক্তিযুক্ত, কিন্তু সাক্ষাতে হলে তাৰ শৰীৰ দুৰ্বল আৰু তাৰ বাক্য হেয়। আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বাক্যত যেনে, উপস্থিত হলে কাৰ্যটো তেনেকুৱাই বুলি সেই মানুহে বিবেচনা কৰি জানক। কিয়নো নিজকে নিজে প্ৰশংসা কৰাবিলাকৰ কোনো কোনো মানুহৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ হাঁহ নকৰোঁ। তেওঁবিলাকে নিজক নিজৰে সৈতে জুখি আৰু নিজক নিজৰে সৈতে তুলনা কৰি জ্ঞানীৰ কাৰ্য নকৰে, কিন্তু আমি হলে অপৰিমিতৰূপে শ্লাঘা নকৰি ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি তোমালোকৰ ওচৰলৈকে পোৱা কৰিলে, সেই পৰিমাণ জৰীৰ পৰিমাণ অনুসাৰেহে শ্লাঘা কৰি, কিয়নো তোমালোকৰ সেইখিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে আমি নিজক ডাঙৰ কৰা নাই। কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে আমি তোমালোকৰ ওচৰ পাইছিলোঁগৈ। আমি যে অপৰিমিতৰূপে পৰৰ পৰিশ্ৰমৰ কথাত শ্লাঘা কৰিছোঁ এনে নহয়, কিন্তু তোমালোকৰ বিশ্বাস বাঢ়িলে আমাৰ পৰিমাণ যদি অনুসাৰে আমি তোমালোকৰ মাজত বাহুল্যৰূপে এনেকৈ বৃদ্ধি হ'ম যে পৰৰ পৰিমাণ জৰীৰ ভিতৰত যি যুগুত আছে সেই বিষয়ত শ্লাঘা নকৰি তোমালোকৰ সিফালৰ অঞ্চলতো শুভ বাৰ্তা প্ৰচাৰ কৰিবলৈ পাম বুলি আমি আশা কৰোঁ।
কিন্তু যিজনে শ্লাঘা কৰে তেওঁ প্ৰভুতেই শ্লাঘা কৰক, কিয়নো যিজনে নিজকে নিজে যোগ্য পাত্ৰ দেখুৱায় তেওঁ পৰীক্ষা সিদ্ধ নহয়, কিন্তু যিজনক প্ৰভুৱে যোগ্য পাত্ৰ জ্ঞান কৰে তেওঁহে পৰীক্ষা সিদ্ধ হয়।